আপুনি ঈশ্বৰৰ সন্তান নে? আপুনি যীশুক ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰিলেনে? তেন্তে আপোনাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ। যীশুৱে আপোনাক কিনিলে, তেওঁ আপোনাৰ বাবে ক্ৰুচ কাঠত তেজ বোৱালে। যিজনে আপোনাৰ শৰীৰ বিচাৰে তেওঁক দিবনে? আপুনি এইদৰে ক'বনে, প্ৰেমময় প্ৰভু, মই আপোনাৰ, যিবোৰ আছে এই সকলো আপোনাৰ, মোৰ পৰিয়াল, মোৰ সম্পত্তি, মোৰ শৰীৰ আপোনাৰ পবিত্ৰ মন্দিৰ কৰক, ঈশ্বৰীয় পবিত্ৰ আত্মাক নিমন্ত্ৰণ কৰক যাতে আপোনাৰ গৃহত তেওঁ বাস কৰে। যদি কোনো এটা পাপ আপোনাৰ হৃদয়ত আছে, নম্ৰ হওক, ঈশ্বৰ ও ভাইবিলাকৰ মাজত স্বীকাৰ কৰক আৰু যীশুক কওক যাতে পবিত্ৰ তেজৰ দ্বাৰাই শুচি কৰে। যদি কাৰোবাৰ সৈতে ভুল কৰিলে শুদ্ধ কৰক। এতিয়া পবিত্ৰ আত্মাক বিশ্বাস কৰক আৰু নম্ৰভাৱে গ্ৰহণ কৰি নিমন্ত্ৰণ কৰক যাতে আপোনাৰ অন্তৰত থাকিব আৰু সকলো বেয়াৰ পৰা ৰক্ষা কৰিব। পবিত্ৰ আত্মাই কেতিয়াও অপবিত্ৰ মন্দিৰত বাস নকৰে, তেওঁ বহুত বেজাৰ পায়। যদি আপোনাৰ হৃদয়ত পাপ, বেয়া অভ্যাস, বেয়া কথা, হিংসা, খং ইত্যাদি থাকে, তেন্তে তেওঁ কেতিয়াও বাস নকৰে। কিন্তু আনন্দ, ধৈৰ্য, মংগলভাৱ, বিশ্বাস আৰু নিজক দমন কৰা এই সকলো থাকে, তেতিয়া ঈশ্বৰৰ আত্মা আপোনাক বাধা কৰিব নোৱাৰে। আপুনি পবিত্ৰ জীৱন যাপন কৰিব আৰু মানসিক ভাৱ আহিব নোৱাৰে। তেওঁৰ শক্তিৰ দ্বাৰাই আপোনাক পাপৰ পৰা ৰক্ষা কৰিব। তেওঁৰ উপস্থিতিৰ যোগেদি আপোনাৰ হৃদয় শুদ্ধ সুন্দৰ কৰি ৰাখিব আৰু আপোনাৰ জীৱন শান্তি ও আনন্দেৰে উপচি পৰিব।